আদি পুস্তক 46 অধ্যায়। জাকোব সপৰিবাৰে মিশ্ৰলৈ যোৱা। ইজৰাইলে নিজৰ সকলোকে লগত লৈ যাত্ৰা আৰম্ভ কৰিলে আৰু গৈ বেৰচেবা পালে। তাতে তেওঁ নিজ পিতৃ ইছহাকৰ ঈশ্বৰৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিলে। ঈশ্বৰে ৰাতি দৰ্শনত ইজৰাইলৰ লগত কথা কলে। তেওঁ কলে, জাকোব, হে জাকোব। জাকোবে কলে, এয়া মই আছো। ঈশ্বৰে কলে, মই ঈশ্বৰ, তোমাৰ পিতৃ ঈশ্বৰ। মিশ্ৰ দেশলৈ নামি যাবলৈ ভয় নকৰিবা, কিয়নো মই সেই ঠাইতে তোমাৰ পৰা এক মহাজাতি সৃষ্টি কৰিম। মই তোমাৰ সংগে সংগে মিশ্ৰলৈ নামি যাম, আৰু পুনৰ ময়ে তোমাক নিশ্চয় উভতাই আনিম। মৃত্যুকালত যোচেপে নিজ হাতেৰে তোমাৰ চকু বন্ধ কৰি দিব। তাৰ পাছত জাকোব বেৰচেবাৰ পৰা ৰাওনা হ'ল। ইজৰাইলৰ পুত্ৰসকলে তেওঁলোকৰ পিতৃ জাকোবক আৰু তেওঁলোকৰ ভাইজাৰে সৈতে ল'ৰা ছোৱালীবোৰক লৈ সৰুণে জাকোবক নিবৰ কাৰণে পঠোৱা বাহনবোৰত উঠি যাত্ৰা কৰিলে। যি সকলো পশুধন আৰু ধন সম্পত্তি তেওঁলোকে কনান দেশত লাভ কৰিছিল, সেই সকলোবোৰ লগত লৈ জাকোব আৰু তেওঁ সকলো বংশধৰেই মিশ্ৰ দেশ অভিমুখে যাত্ৰা কৰিলে। এইদৰে জাকোবে তেওঁৰ পুতেক জীয়েক, নাতি নাতিনী আৰু তেওঁলোকৰ বংশধৰ সকলোকে নিজৰ লগত লৈ মিশ্ৰ দেশলৈ গ'ল। জাকোবৰ বংশ তালিকা। ইজৰাইলীয়াসকল অৰ্থাৎ জাকোব আৰু তেওঁ বংশৰ যি সন্তানসকল মিশ্ৰ দেশলৈ আহিছিল, তেওঁলোকৰ নামৰ তালিকা এই। জাকোবৰ জ্যেষ্ঠ পুত্ৰ ৰুবেন, ৰুবেনৰ পুত্ৰ হনুক, পল্লু, শিখুন আৰু কৰ্মী। চিমিয়নৰ পুত্ৰ জিমুৱেল, জামিন, উহত, জাখিন, চোহৰ আৰু চৌল। চৌল এগৰাকী কনানিয়া মহিলাৰ পুত্ৰ। লেবীৰ পুত্ৰ গেচুন, কহাত আৰু মৰাৰী। জিহুদাৰ পুত্ৰ এৰ, উনন, চেলা, পেৰচ আৰু জেৰহ। এৰ আৰু উনন কনান দেশতে মৰিল। পেৰচৰ পুত্ৰ শিখুন আৰু হামুল। ইছাখৰৰ পুত্ৰ তুলা, পূৰ্বা, জুব আৰু চিমুন। জবুলনৰ পুত্ৰ চেৰত, এলুন আৰু জহলেল। জীয়েক দিনাৰে সৈতে এওঁলোক লেয়াৰ দ্বাৰাই জাকোবৰ বংশ। এওঁলোক পদ্দন অৰামত জন্মিছিল। পুত্ৰ আৰু জীয়ৰীয়ে সৈতে এওঁলোক সৰ্বমুঠ 33 আছিল। গাদৰ পুত্ৰ চিপুন, হগ্গি, চুন্নি, ইছবুন, এৰি, আৰুদি আৰু অৰেলি। আছেৰৰ পুত্ৰ জিমনা, জিছবা, জিছবি। বৰিয়া আৰু তেওঁলোকৰ ভনীয়েক চেৰহ। বৰিয়াৰ পুত্ৰ হেবৰ আৰু মলকিয়েল। এওঁলোক হ'ল লাবনে নিজৰ জীয়েক লেয়াৰ লগত দিয়া জিলপাৰ যোগেদি এওঁলোক আছিল সৰ্বমুঠ 16। জাকোবৰ ভাইজা ৰাহেলৰ পুত্ৰ যোচেফ আৰু বিন্যামিন। উন নগৰৰ পুৰোহিত পেটিফাৰাৰ জীয়েক আচনতে প্ৰসৱ কৰা মনচি আৰু ইফ্ৰইম। যোচেফৰ এই দুই পুত্ৰ মিশ্ৰ দেশত জন্মিছিল। বিন্যামিনৰ পুত্ৰ বেলা, বেখৰ, অছবেল, গেৰা, নামন, এহি, ৰুচ, মিপিম, হুপিম আৰু অৰ্দ। এওঁলোক ৰাহেলে জন্ম দিয়া জাকোবৰ সন্তান। এওঁলোক আছিল সৰ্বমুঠ 14। দানৰ পুত্ৰ হুচিম। নপ্তালী পুত্ৰ জহচিয়েল, গুণী, জেচৰ আৰু চিলেম। এওঁলোক হ'ল লাবনে নিজৰ জীয়েক ৰাহেলৰ লগত দিয়া বিলহাৰ যোগেদি জন্ম হোৱা জাকোবৰ সন্তান। এওঁলোক সৰ্বমুঠ 7 আছিল। পুত্ৰ বোৱাৰী উপৰিও জাকোবৰ লগত মিশ্ৰ দেশলৈ যিসকল লোক আহিছিল, তেওঁ নিজৰ বংশধৰৰ এই লোকসকল আছিল সৰ্বমুঠ 66। মিশ্ৰ দেশত যোচেফৰ যি 2 পুত্ৰ জন্মিছিল আৰু জাকোবৰ পৰিয়ালৰ যিসকল লোক মিশ্ৰলৈ গৈছিল, তেওঁলোক সৰ্বমুঠ 17 আছিল। জাকোবৰ সৈতে যোচেফৰ সাক্ষাৎ। জাকোবে নিজে যোৱাৰ আগেৰে যিহুদাক যোচেফৰ ওচৰলৈ পঠাই দিলে, যাতে যোচেফে তেওঁ গোচনলৈ যোৱাৰ পথ দেখুৱাই দিয়ে, আৰু তাৰ পাছত তেওঁলোক গৈ গোচন পালে। যোচেফে নিজৰ ৰথ সজালে আৰু তেওঁ পিতৃ ইজৰাইলৰ সৈতে সাক্ষাৎ কৰিবলৈ গোচনলৈ গ'ল। পিতৃক দেখা পাই যোচেফে তেওঁ ডিঙিত সাবুতি ধৰি বহু সময় কান্দিলে। ইজৰাইলে যোচেফক ক'লে, তুমি যে এতিয়াও জীয়াই আছা আৰু মই যে তোমাৰ শ্ৰীমুখ নিজ চকুৰে দেখিলোঁ, এতিয়া মই মৰিবলৈ প্ৰস্তুত আছো। তাৰ পাছত যোচেফে ভাই ককায়েক আৰু তেওঁৰ পিতৃ ঘৰৰ সকলোকে ক'লে, মই ফৰোনৰ ওচৰলৈ গৈ তেওঁক জনাওঁগৈ যে কনান দেশত থকা মোৰ ভাই ককাইসকল আৰু মোৰ পিতৃ ঘৰৰ সকলো লোক মোৰ ওচৰলৈ আহিছে। এই লোকসকল মেৰ ছাগৰ ৰখীয়া, পশুধন ৰখাই হৈছে এওঁলোকৰ জীৱিকা। এওঁলোকে মেৰ ছাগ আৰু ছাগলী, গৰুৰ জাক আদি যি আছিল সেই সকলোকে লৈ আনিছে। তাতে ফৰোনে যেতিয়া তেওঁলোকক মাতি সুধিলে, আপোনালোকে কি কাম কৰে, তেতিয়া তোমালোকে ক'বা, আপোনাৰ এই দাগবোৰ আৰু আমাৰ পূৰ্বপুৰুষসকলে সৰুকালৰে পৰা এই পৰ্যন্ত পশুপালন কৰি আহিছো, তোমালোকে গোচনত বাস কৰিবৰ বাবে এইদৰে কৰা, কাৰণ পশুপালকসকল মিছৰীয়াসকলৰ মানত ঘৃণাৰ পাত্ৰ।